হিতুপদেশ এক অধ্যায়। আভাস। দাউদৰ পুত্ৰ চলোমন ইজৰাইলৰ ৰজা আছিল। চলোমনৰ নীতিবচন। প্ৰজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ সূক্ষ্ম দৃষ্টিৰে বাক্য শিকোৱা, সংশোধন গ্ৰহণ কৰা, তেতিয়া তুমি সত্য, ন্যায়পৰায়ণ আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা। যিসকলক শিক্ষা দিয়া হোৱা নাই তেওঁলোকক প্ৰজ্ঞাদান কৰা, আৰু যুৱকসকলক জ্ঞান আৰু বিবেচনা দিয়া। জ্ঞানী লোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ'বলৈ দিয়া, আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন লোকক পদ প্ৰদৰ্শন কৰা, যাতে নীতিবচন আৰু বাণী জ্ঞানী লোকৰ বাক্য আৰু তেওঁলোকৰ নিগুৰ তত্ত্ব বুজিব পাৰে। জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। অজ্ঞানী লোকে প্ৰজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে। হে মোৰ পুত্ৰ, তুমি তোমাৰ পিতৃৰ আদেশ শুনা আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা। তেওঁলোক তোমাৰ মূৰৰ বাবে কৰুণাময় মালাৰ দৰে হ'ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ'ব। হে মোৰ পুত্ৰ, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্ৰলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা। তেওঁলোকে যদি কয়, আমাৰ লগত আহা, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ, বিনা কাৰণে নিৰ্দোষী লোকক আক্ৰমণ কৰিবলৈ লুকাই থাকোঁ হওক, আহা আমি চিউলৰ দৰে স্বাস্থ্যৱান লোকক জীয়াই জীয়াই গিলি পেলাওঁ আৰু তেওঁলোকক গাঁতত পৰি থকা লোকৰ দৰে কৰোঁ হওক, আমি সকলোবিধৰ বহুমূল্য বস্তু বিচাৰিম আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম। তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে একেখনেই মোনা হ'ব। হে মোৰ পুত্ৰ, তেওঁলোকৰ পথত তুমি নাযাবা, তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা। তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে, আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে। যি সময়ত চৰায়ে চাই থাকে, সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা। সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে, তেওঁলোকে নিজেই নিজৰ বাবে ফান পাতে। সেয়ে অন্যায়ভাৱে ধনী হোৱা প্ৰতিজন লোকৰ এনে গতি হয়। অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়। প্ৰজ্ঞাই পথত চিঞৰি কন্দন কৰে, তেওঁ মুকলি ঠাইত উচ্চ স্বৰে কথা কয়, তেওঁ কোলাহলপূৰ্ণ ঘাই পথত কন্দন কৰে, নগৰৰ প্ৰৱেশ দুৱাৰত তেওঁ কয়, সেই প্ৰজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? হে নিন্দকসকল, কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হ'বা? আৰু সেই অজ্ঞানীসকল, কিমান দিন জ্ঞানক ঘীণ কৰিবা? মোৰ অনুযোগলৈ মনোযোগ দিয়া, মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম। মই মাতিলোঁ আৰু তোমালোকে শুনিবলৈ অমান্তি হ'লা, মই মোৰ হাত মেলিলোঁ কিন্তু কোনেও মনোযোগ নিদিলা, কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ অপেক্ষা কৰিলা আৰু মোৰ দুখাৰোপলৈ মনোযোগ নিদিলা। তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম, আৰু যেতিয়া তোমালোকলৈ সন্তাস আহিব তেতিয়া মই ঠাট্টা কৰিম। যেতিয়া সন্তাস ভয়ংকৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব আৰু বা মাৰলীৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব, তেতিয়া তেওঁলোকে মোৰ ওচৰত প্ৰাৰ্থনা কৰিব কিন্তু মই উত্তৰ নিদিম। তেওঁলোকে নিদাৰুণভাৱে মোক মাতিব কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব, কাৰণ তেওঁলোকে জ্ঞানক ঘীণ কৰে আৰু জিহুৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে। তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে আৰু তেওঁলোকে মোৰ সকলো শাসন প্ৰণালী হেয়জ্ঞান কৰে। তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ'ব। অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায় তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব, কিন্তু যিজনে মোৰ কথা শুনে তেওঁ নিৰাপদে থাকিব আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণি ল'ব।